প্ৰভু যীশুৰ নামেৰে আপোনাক ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো প্ৰিয় শ্ৰোতা। আপোনালৈ আগবঢ়াইছো জীৱনৰ ক্লান্তি আৰু যন্ত্ৰণাক হাত পেলাব পৰা জীৱনময় বাক্যৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰো।
হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আমি এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমি আমাৰ চিনাকি লোকসকল, আমি ভাল পোৱা লোকসকল সদায় ভালে কুশলে থকাটো নিবিচাৰোঁনে বাৰু? ঈশ্বৰেও আমাক সকলোকে ভাল পায়। আমি সকলোৱেই ভালে কুশলে থকাটো ঈশ্বৰে বিচাৰে, আৰু সেইবাবেই ঈশ্বৰে আমাক উদ্ধাৰ কৰিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিছিল। আমিও আমাৰ শ্ৰোতাসকল ভালে কুশলে থকা বুলি জানিলে ভাল পাওঁ। তেওঁলোকৰ কুশল বাতৰি আমি শুনিব বিচাৰোঁ। সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ আশা কৰোঁ। আপুনি বাৰু আমালৈ চিঠি পত্ৰ লিখি থাকেনে? অনুগ্ৰহ কৰি আজিয়েই দুখাৰিমান লিখি পঠিয়াওকচোন। আমালৈ চিঠি পত্ৰ লিখোঁতে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা যেন স্পষ্টকৈ লিখি পঠিয়াই, তেতিয়াহে আমি আপোনাৰ চিঠিৰ উত্তৰ দিব পাৰিম, নহয় জানো? আহকচোন, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছোঁ, তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰোঁ। এতিয়া প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া। আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানকেইটা শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ কৰিন্থিয়াবিলাকৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই প্ৰথম কৰিন্থিয়া পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিছিলোঁ আৰু 7 নম্বৰ পদলৈকে আমি আলোচনা আগবঢ়াই নিছিলোঁ। আমি এই 13 নম্বৰ অধ্যায়ত ঐশ্বৰিক প্ৰেমৰ বিষয়ে আলোচনা কৰি আছো। প্ৰিয় শ্ৰোতা, আহক এতিয়া আমি স্বৰ্গীয় প্ৰেমৰ স্থায়িত্বৰ বিষয়ে কিছু আলোচনা কৰোঁ। প্ৰথম কৰিন্থিয়া পত্ৰৰ 13 নম্বৰ অধ্যায়ৰ বাকী থকা পদকেইটাৰ আধাৰত প্ৰথমতে আমি পাঠ কৰি দিব খুজিছো 8 নম্বৰ পদ। প্ৰথম কৰিন্থিয়া 13 অধ্যায় 8 নম্বৰ পদ। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি মেলি লওক, আৰু যদিহে লগত বাইবেল নাই মন দি শুনি যাব। পাঠ কৰি দিছোঁ। প্ৰেম কেতিয়াও লুপ্ত নহ'ব, কিন্তু ভাৱবাণী হ'লে তাৰ লোপ হ'ব। পৰভাষা হ'লে সেইবোৰ গুচিব, জ্ঞান হ'লে সিও লুপ্ত হ'ব। প্ৰেম কেতিয়াও লুপ্ত নহ'ব। সেইকাৰণেই অধ্যায়টোৰ শেষ অৰ্থাৎ 13 নম্বৰ পদত কৈছে, এতিয়া বিশ্বাস, আশা আৰু প্ৰেম এই তিনিটা থাকে, কিন্তু এইকেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ। অৰ্থাৎ প্ৰেম থাকিয়েই থাকে, সদায় থাকে, ই অতি স্থায়ী। এজন বিখ্যাত কবিয়ে এটা কবিতা লিখিছিল। কবিতাটোৰ নাম আছিল মই এবাৰ ভাল পাইছিলোঁ। সেই কবিজনে সেই কবিতাটোত কৈছে যে সময়ৰ সীমা আৰু নীল গগনৰ সিপাৰ পাৰলৈকে প্ৰেমে চাই পঠিয়াব পাৰে। সেই প্ৰেমে অনন্তকালকো তাৰ বুকুৰ মাজত সাবট মাৰি ধৰিব পাৰে। প্ৰেমৰ মৃত্যু নাই, এই প্ৰেমৰ পৰাজয় নাই। এই প্ৰেমে কদাপিতো কাকো ভুল নকৰোৱায়, কাকো কেতিয়াও নিৰাশাত নেপেলায়। কামাগ্নিৰ প্ৰেম শুকান খেৰৰ দৰে সোনকালে পুৰি ছাই হৈ যায়। তেনে প্ৰেমৰ পৰিণতিতেই খ্ৰীষ্টীয় পৰিয়ালৰ ক্ষতি সাধন হয়। ত্যাগপত্ৰ আদিৰে খ্ৰীষ্টীয় ঘৰ ভাঙি থানবান হয়। এনে মাংসিক প্ৰেমে দুটা অন্তৰক একেলগে বান্ধি ৰাখিব নোৱাৰে, কিন্তু ঐশ্বৰিক প্ৰেম অনন্তকলীয়া, ই অনন্তকাল স্থায়ী। এই প্ৰেমে সময়ৰ সীমা আৰু নীল গগনৰ সিপাৰ পাৰলৈকে চাই পঠিয়াব পাৰে। এই প্ৰেমে অনন্তকালকো তাৰ বুকুৰ মাজত সাৱট মাৰি লুকুৱাই ল'ব পাৰে। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্টই কাহানিও ভাল পাবলৈ এৰি দিয়া নাছিল। তেওঁ ভালপোৱাক বন্ধ কৰিবলৈ আপুনি একো কৰিব নোৱাৰে, তেওঁৰ ভালপোৱা আপুনি নোহোৱা কৰিব নোৱাৰে। অৰ্থাৎ একো কৰিও আপুনি তেওঁৰ ভালপোৱাক স্তব্ধ কৰিব নোৱাৰে। তেওঁ ক্ষমা কৰিব নোৱাৰে এনে পাপ কোনো পাপীয়ে কাহানিও আচৰিব পৰা নাই। অৰ্থাৎ আপুনি এনেকুৱা এটা বেয়া কাম কৰিব নোৱাৰে যাৰ বাবে তেওঁ আপোনাক ভাল পাবলৈ এৰি দিব, বা আপুনি এনেকুৱা এটা জঘন্য পাপ কৰিব নোৱাৰে যিটো পাপৰ কাৰণে তেওঁ আপোনাক ঘিণ কৰিবলৈ ল'ব। নাই, তেওঁ আপোনাক সদায় প্ৰেম কৰে, সদায় ভাল পায়, আৰু সেই প্ৰেম, সেই ভালপোৱা আপুনি বন্ধ কৰিব নোৱাৰে। আপুনি তেওঁক বিশ্বাস নকৰা অৱস্থাত থাকিব পাৰে, কিন্তু আপোনাৰ দুৰ্ভাগ্যজনক অবিশ্বাসৰ অৱস্থাই তেওঁৰ প্ৰেম বন্ধ বা স্তব্ধ কৰিব নোৱাৰে। আপুনি মাৰাত্মক পাপ আচৰিছে হয়তো, কিন্তু সেইবুলি তেওঁ আপোনাক প্ৰেম নকৰাকৈ নাথাকে। আপোনাক ভাল পোৱাৰ পৰা আপুনি বাধা দি তেওঁক ধৰি ৰাখিব নোৱাৰে। আপুনি ছাতি এটা লৈ নিজকে বৰষুণজাকৰ পৰা বচাব পাৰে, কিন্তু তাৰে আপুনি বৰষুণখিনিক নপৰাকৈ বাধা দি ৰাখিব নোৱাৰে। নাই, নোৱাৰে। সেইদৰে আপুনি আপোনাৰ পাপ বা অবিশ্বাসৰ ছাতিখনেৰে আপোনাৰ প্ৰতি থকা ঈশ্বৰৰ প্ৰেমক বাধা দি ৰাখিব নোৱাৰে। দুষ্ট ল'ৰা ছোৱালীক ঈশ্বৰে প্ৰেম নকৰে বোলা কথাটো বৰ ভুল কথা। ঈশ্বৰে যে আমাক বৰ ভাল পায়, বুকু ভৰি ভাল পায়, আমি কল্পনা কৰিব নোৱাৰা ধৰণে প্ৰেম কৰে, সেই কথা জনাটো কিমান সুন্দৰ কথা, কি গৌৰৱৰ বিষয়! ভাৱবাণী হ'লে লোপ পাব, তাৰমানে সকলো ভাৱবাণী এটা নিৰ্দিষ্ট কালত সিদ্ধ হ'ব, আৰু সিদ্ধ হোৱাৰ পাছত সেইবোৰ ইতিহাসত পৰিণত হ'ব, সেইবোৰ সদাকালৰ বাবে ৰৈ নাথাকিব, সেইবোৰ সেইকাৰণেই লোপ পাব। পৰভাষা নাইকিয়া হ'ব, জ্ঞান নাইকিয়া হ'ব। উদাহৰণস্বৰূপে চাওকচোন, আগতে আমি যিবোৰ কথা নতুন কথা বুলি ভাবিছিলোঁ বা নতুন জ্ঞান বুলি ভাবিছিলোঁ, তাৰে হয়তো বহুতো কথা এতিয়া আৰু জ্ঞান হৈ থকা নাই, হয়তো বহু আও পুৰণি বিজ্ঞান হৈ পৰিছে। তেনেকুৱা জ্ঞান বিজ্ঞানৰ কথালৈ আজিৰ আধুনিক যুগে হয়তো ঘূৰিয়েই নাচায়। আজিৰ যি বিজ্ঞান, সেই যোৱাকালিৰ গাঁৱৰ হালোৱা চহোৱাসকলৰ বাবে যাদুৰ নিচিনা কথা। ঘটনা এটাৰ দ্বাৰাই তাক স্পষ্টৰূপে জানিব পৰা যায়। কিবা কাৰণত ভিতৰুৱা গাঁও অঞ্চলৰ এজন বৃদ্ধ লোক এখন চহৰৰ মেডিকেল কলেজৰ হস্পিটেললৈ যাবলগীয়া হৈছিল। তেওঁ সেই হস্পিটেলৰ লিফ্ট এখনৰ কাষত থিয় হৈ আছিল। লিফ্টখন নামি আহি সেই বৃদ্ধজনৰ কাষত নিজে নিজে খোল খাইছিল। ভয়তে বৃদ্ধজনে অলপ আঁতৰি দিছিল। তেনেতে তেওঁ দেখিছিল যে একেবাৰে মেখেলা চাদৰ পৰিহিতা বৃদ্ধা এগৰাকী লিফ্টখনত সোমাই গৈছিল। সেই বৃদ্ধাগৰাকী সোমোৱাৰ পাছতেই লিফ্টখনৰ দুৱাৰখন নিজে নিজে জাপ খাই গৈছিল। আও, বুঢ়ীজনীক আকৌ এই ৰাক্ষসটোৱে কলৈ লৈ গ'ল, এইবুলি সেই বৃদ্ধই মনতে ভাবিছিল। তেনেদৰে বৃদ্ধ তাতে অলপ সময় থিয় হৈ থাকিল। কিছু সময়ৰ পাছত দেখিলে লিফ্টখন আকৌ সেই বৃদ্ধৰ কাষতে মেল খাইছিল, আৰু তাৰ পৰা ওলাই আহিছিল লং পেণ্ট আৰু স্পৰ্টিং পিন্ধা, হাই হিল চেণ্ডেল পিন্ধা, ওঠত লিপষ্টিক লগোৱা, বুকু ফিন্দাই ফিন্দাই ফুৰা, গাল ফুলা ফুলা বগীকৈ সুন্দৰী গাভৰু এজনী। অ', অলপ আগতে ইয়াত সোমোৱা সেই বুঢ়ী মানুহজনী দেখোন এতিয়া গাভৰু একেবাৰে মেমনিজনী হৈ নামিল। মেমনি নহলেও মোৰ বুঢ়ীজনীকো এই উঠানমা কৰি থকা যন্ত্ৰটোৱে অকণমান গাভৰু কৰি দিব নোৱাৰিবনে চাগে? তাকে ভাবি সেই বৃদ্ধই নিজেই নিজক লাজ কৰি অলপ হাঁহিলে। এৰা প্ৰিয় শ্ৰোতা, ভৰিত জুৰি লগাই আঁঠু আৰু পেটৰ মাখিছাল এৰাই যোৱাকৈ তামোল গছত বগাই উঠা কালিৰ মানুহৰ বাবে আজিৰ লিফ্টখন এক যাদুকৰী যন্ত্ৰ। কিন্তু দিন আহিব যেতিয়া মানুহে লিফ্টখনকো ঘূৰি নোচোৱা হ'ব। জ্ঞান বিজ্ঞান আওপুৰণি হৈ গৈ থাকিব, সেইবোৰ পাহৰণিত জাহ যাব, আৰু এটা সময়ত সেইবোৰ নাইকিয়া হ'ব। কিন্তু ঐশ্বৰিক প্ৰেম সদায় থাকিব, চিৰদিন চিৰকাললৈকে থাকিব। 9 আৰু 10 নম্বৰ পদ, কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবুকটিও খণ্ডমাত্ৰ, কিন্তু সম্পূৰ্ণতা উপস্থিত হ'লে সেই খণ্ডবোৰ লুপ্ত হ'ব। এই কথাখিনিৰ পৰিপূৰক কথাৰূপে পাচনি পৌলে 11 আৰু 12 নম্বৰ পদত কৈছে এইদৰে, যেতিয়া মই শিশু আছিলোঁ তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ। যেতিয়া বয়স পালোঁ তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ, কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছোঁ, কিন্তু তেতিয়া সন্মুখাসন্মুখীকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ, কিন্তু তেতিয়া মই যেনেকৈ সম্পূৰ্ণকৈ জনা হলো তেনেকৈ সম্পূৰ্ণকৈ জানিম। বহুতে সোধে, আমি বাৰু আমাৰ আপোনজনক সৰগত লগ পামনে? ঈশ্বৰৰ পবিত্ৰ বচনৰ ভিত্তিত আপোনাক সম্পূৰ্ণ নিশ্চয়তাৰে ক'ব পাৰোঁ যে আপুনি আপোনাৰ আপোনজনৰ সকলোকে সৰগত লগ পাবই। তাকেই বাইবেলে কৈছে। এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈহে দেখিছোঁ। আপুনি মোক দেখিলেও আচলতে সম্পূৰ্ণকৈ দেখা নাই। আপুনি যদি মোক দেখিছেও তথাপি সম্পূৰ্ণৰূপে দেখা নাই, কাৰণ আপুনি যি দেখা বুলি ভাবিব পাৰে সেয়া আচলতে আচল মইজন নহওঁ। চোলা পেণ্ট পৰিহিত আৰু সেই চোলা কাপোৰৰ ওপৰৰ ফালে ডিঙিৰ পৰা মূৰটোলৈকে ওলাই থকা আৰু শৰীৰটোৰ দুই কাষে ওলাই থকা হাত দুখনৰ বাহিৰে আপুনি মূৰ আৰু কি দেখিছে? গতিকে আপুনি আচল মইজনক দেখা নাই। ওপৰে ওপৰে যি দেখিছে দৰ্পণত দেখাৰ দৰে আপুনি মোক অস্পষ্টকৈহে দেখিছে। সেইদৰে মই আপোনাক দেখিলেও অস্পষ্টকৈহে দেখিছো। কিন্তু যিদিনা সম্পূৰ্ণতা লাভ কৰিম সেইদিনা সমুখাসমুখীকৈ আপুনি মোক দেখিব আৰু ময়ো আপোনাক দেখিম, আৰু মই অবিকল যেনে হওঁ আপুনি মোক তেনেকৈ দেখিব, আৰু অবিকল আপুনি যেনেকুৱা ঠিক তেনেৰূপতেই ময়ো আপোনাক দেখা পাম। কোনো এজনে এবাৰ এগৰাকী বিখ্যাত বাইবেল পণ্ডিতক এইবুলি সুধিছিল, আমি আমাৰ আপোন লোকসকলক সৰগ ৰাজ্যত জানিম বুলি আপুনি বাৰু ভাবেনে? তাৰ উত্তৰ দি সেই পণ্ডিতগৰাকীয়ে এনেদৰে কৈছিল, অলপ ৰগৰ কৰি কৈছিল, এই পৃথিৱীত মই যিমান মূৰ্খ সৰগত তাতকৈ অধিক মূৰ্খ হ'ব নিবিচাৰোঁ। মই এই পৃথিৱীতেই মোৰ আপোন লোকসকলক জানো। তাৰমানে সেই বিখ্যাত পণ্ডিতজনে কি কৈছিল আপুনি ধৰিব পাৰিছেনে? তাৰমানে তেওঁ কৈছিল যে এই পৃথিৱীত থাকোঁতেই আমাৰ যি অসম্পূৰ্ণ অৱস্থা, সেই অৱস্থাতেই আমি আমাৰ আপোনসকলক যদি ইমান ভালদৰে জানো তেন্তে সৰগত সম্পূৰ্ণতা লাভ কৰা অৱস্থাৰে আমি আমাৰ আপোন লোকসকলক নাজানিমনে, চিনি নাপামনে? নিশ্চয় জানিম, নিশ্চয় চিনি পাম। এতিয়াতকৈ তেতিয়া আমি অধিক ভালদৰে জানিম। প্ৰিয় শ্ৰোতা, প্ৰভুৰ দিনত সৰগত আপোন লোকক লগ পাবলৈ আপোনাৰ ইচ্ছা নাযায়নে? সৰগত আপোন লোকক লগ পোৱাৰ সুবিধা আপুনি কেনেকৈ পাব পাৰে জানেনে? যদিহে আপোনালোক সকলোৱেই একেলগে সৰগলৈ যোৱাৰ যোগ্য হয়। এতিয়া 13 নম্বৰ পদটো পাঠ কৰিছোঁ। এতিয়া বিশ্বাস, আশা, প্ৰেম এই তিনিটা থাকে, কিন্তু এইকেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ। প্ৰিয় শ্ৰোতা, বাস্তৱিকতেই আমাৰ বিশ্বাসৰ লক্ষ্য সিদ্ধ হ'ব আৰু আমাৰ আশা পূৰ্ণ হ'ব। লক্ষ্য সিদ্ধ হোৱাৰ পাছত বিশ্বাস কৰিবলৈ আৰু একো বাকী নাথাকিব। আমাৰ আশা সম্পূৰ্ণভাৱে পূৰ্ণ হোৱাৰ পাছত আৰু আশা কৰিবলৈ প্ৰয়োজন নহ'ব। আশা কৰিবলৈ আৰু একো এটা বাকী নাথাকিব। সেয়েহে বিশ্বাস আৰু আশাৰ সিমানতেই সমাপ্তি ঘটিব। কিন্তু প্ৰেমৰ হলে সমাপ্তি কেতিয়াও নঘটিব। বিশ্বাস, আশা আৰু প্ৰেম বোলা শব্দকেইটা খ্ৰীষ্টীয় জগতত গা এৰাই চলিব নোৱাৰা শব্দ। এই তিনি শব্দ নোহোৱাকৈ খ্ৰীষ্টীয় সকলো ভাষা কথাই নিৰস, কৰ্কশ আৰু অসম্পূৰ্ণ। কিন্তু এই তিনিটাৰ মাজতো প্ৰেমেই শ্ৰেষ্ঠ, কাৰণ ইয়াৰ কেতিয়াও সমাপ্তি নঘটিব। এটা ঘটনাৰ পৰাও এই কথাটোৰ সত্যতা প্ৰমাণিত হয়। এবাৰ এগৰাকী নৰবধি যুৱক হাতে লোটে আৰক্ষীৰ হাতত ধৰা পৰিল। যুৱকগৰাকীৰ ওপৰত মোকৰ্দমা তৰা হ'ল। যুৱকৰ পিতা মাতাই বিশ্বাস কৰিছিল যে সি বিচাৰত নিশ্চয় জয়ী হ'ব, কিন্তু নহ'ল। বৰং তাক মৃত্যুদণ্ড দিয়াৰহে ৰায় দিয়া হ'ল। পিতৃ মাতৃৰ বিশ্বাসৰ সিমানতে অন্ত পৰিল। কিন্তু তেওঁলোকে আৰু অধিক সঠিক বিচাৰৰ বাবে উচ্চতৰ বিচাৰালয়ত আপীল কৰি আশা কৰিছিল। কিজানি উচ্চতৰ বিচাৰালয়ে তেওঁক মৃত্যুদণ্ডৰ পৰা বচায়েই, কিন্তু নাই। সেই উচ্চতৰ বিচাৰালয়েও নিম্ন বিচাৰালয়ৰ ৰায়কেই বাহাল ৰখাত যুৱকগৰাকীক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ল। তেতিয়া পিতৃ মাতৃৰ যি অলপমান ক্ষীণ আশা আছিল সেই ক্ষীণ আশাও নাইকিয়া হৈ গ'ল। কিন্তু প্ৰিয় শ্ৰোতা, বিচাৰালয়ৰ বিচাৰে পুত্ৰৰ মৃত্যুদণ্ডই পিতৃ মাতৃৰ সেই পুত্ৰৰ প্ৰতি থকা এবুকু প্ৰেম নাইকিয়া কৰি দিব পৰা নাছিল, নাইকিয়া কৰি দিব নোৱাৰে। প্ৰেম ইমানেই স্থায়ী, ইমানেই চিৰন্তন। এই প্ৰেমৰ মৰণ নাই। এই প্ৰেমে পৰাজয় বুজি নাপায়। পৰাক্ৰমী মৃত্যুৱেও ইয়াৰ মৰণ ঘটাব নোৱাৰে। প্ৰিয় শ্ৰোতা, আকৌ কওঁ যে পৌলে সেই স্বৰ্গীয় প্ৰেমৰ কোনো সূত্ৰ ইয়াত দাঙি ধৰা নাই। এই প্ৰেমৰ বিষয়ে লিখাৰ দ্বাৰাই তেওঁ স্বয়ং যীশুখ্ৰীষ্টৰ জীৱন চৰিত লিখিছে, কাৰণ তেওঁৰ ক্ষেত্ৰত এই বুলি কোৱা হৈছে, নিস্তাৰ পৰ্বৰ আগেয়ে যীশুৱে এই জগতৰ পৰা পিতৃৰ তলৈ তেওঁৰ যাবৰ সময় আহিল বুলি জানি জগতত থকা নিজৰ যিসকলক প্ৰেম কৰিছিল তেওঁলোকক শেষলৈকে প্ৰেম কৰিলে। যোহন 13:1 যীশুৰ প্ৰেম চিৰন্তন। মনত ৰাখিব প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে আপোনাক ভাল পাবলৈ কেতিয়াও এৰি নিদিব। সেইকাৰণেই যীশুখ্ৰীষ্ট ঈশ্বৰৰ আন এটা নাম হৈছে প্ৰেম, ঈশ্বৰ প্ৰেম, 1 John 4:8। এতিয়া আহক আৰম্ভণিতে কৈ আহিবৰ দৰে আজিৰ আলোচনাত 14 প্ৰথম পদটোৰ কথাখিনিও আলোচনা কৰো। 14:1 পদটো পাঠ কৰিছো, তোমালোকে প্ৰেমক খেদি যোৱা আৰু আত্মিক বৰবিলাকলৈ, বিশেষকৈ ঐশ্বৰিক ভাবুকি প্ৰচাৰ কৰিবৰ শক্তিলৈ হাবিয়াস কৰা। প্ৰিয় শ্ৰোতা, আমি আত্মিক বৰবোৰলৈ হাবিয়াস কৰিব লাগে। আমি ভাবোঁ যে ঐশ্বৰিক ভাবুকি প্ৰচাৰ কৰিবৰ শক্তিলৈ হাবিয়াস নকৰাটো খ্ৰীষ্টীয় লোকসকলৰ বাবে বৰ অস্বাভাৱিক কথা। ঐশ্বৰিক ভাবুকি প্ৰচাৰ কৰা মানে হৈছে প্ৰভু যীশুৰ শুভবাৰ্তা প্ৰচাৰ কৰা। সেই শুভবাৰ্তা হৈছে প্ৰভু যীশুখ্ৰীষ্ট স্বয়ং নিজেই। প্ৰভু যীশুখ্ৰীষ্টৰ জৰিয়তে যে মানুহৰ পাপমোচন আছে আৰু সেয়ে তেওঁতেই যে পৰিত্ৰাণ আছে, সেয়াই হৈছে শুভবাৰ্তা, সেয়াই হৈছে ভাবুকি প্ৰচাৰ। তালৈ আমাৰ হাবিয়াস থাকিব লাগে। এই শুভবাৰ্তা আমি সহজভাৱে প্ৰচাৰ কৰিব লাগে আৰু এই শুভবাৰ্তা আমি গভীৰ জ্ঞানসহও প্ৰচাৰ কৰিব লাগে। পৌলে ইয়াত পবিত্ৰ আত্মাৰ বৰ দান আৰু পবিত্ৰ আত্মাৰ ফলৰ মাজত পাৰ্থক্য প্ৰকাশ কৰি দেখুৱাইছে, আৰু পবিত্ৰ আত্মাৰ যিবোৰ ফল তাৰ ভিতৰত যে প্ৰেমটোৱেই আটাইতকৈ প্ৰয়োজনীয়, সেইটো আমি 13 অধ্যায়ত ইতিমধ্যে পাই আহিছো। আজি মানুহক আটাইৰে ওপৰত প্ৰয়োজন হোৱা বস্তুটোৱেই হৈছে প্ৰেম বা ভালপোৱা, যি প্ৰেম বা ভালপোৱাৰ অতি নিস্বাৰ্থ বা স্বৰ্গীয় প্ৰেম বা ভালপোৱা। বিশেষকৈ ঐশ্বৰিক ভাবুকি প্ৰচাৰ কৰিবৰ শক্তিলৈ হাবিয়াস কৰা বুলি পৌলে কিয় কৈছিল বুলি আপুনি ভাবে বাৰু? পৰভাষা কোৱাৰ যি ধুম তেতিয়া চলিছিল, তাৰ পৰা মানুহৰ মন অধিক গুৰুতৰ বিষয়লৈ ঘূৰাই আনিবলৈকে তেওঁ এই কথা লিখিবলৈ বাধ্য হৈছিল। পৰভাষা ক'ব পৰা বৰ এদিন বন্ধ হৈ যাব, কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা হলে তেওঁ ঘূৰি অহা দিনলৈকে প্ৰচাৰ কৰি থাকিব লাগিব। আৰু পৌলে জানিছিল যে পৰভাষা ক'ব পৰাতকৈ শুভবাৰ্তা প্ৰচাৰ কৰাটো বেছি প্ৰয়োজনীয় বিষয়। আজি মণ্ডলীত এনে লোকৰ অধিক প্ৰয়োজন হৈছে যিসকলে শুভবাৰ্তা ঘোষণা কৰাত অধিক মনোনিৱেশ কৰি ভাল পায়, কাৰণ শুভবাৰ্তা প্ৰচাৰ কৰাৰ দ্বাৰাই অনেক হেৰুৱা আত্মাৰ উদ্ধাৰ হয়। নৰকলৈ অগ্ৰসৰ হোৱা পতিত প্ৰাণক সৰগলৈ যোৱা পথ প্ৰদৰ্শন কৰা হয়। স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট আৰু পাচনি পৌলে পৰভাষা কোৱা বা পৰভাষা ক'ব পৰাৰ বাবে হাবিয়াস দেখুওৱাৰ কোনো বিৱৰণ আমি বাইবেলত নাপাওঁ। অৱশ্যে পৌলে কৈছে যে তেওঁ আনতকৈ অধিক পৰভাষা ক'ব পাৰিছিল আৰু তাৰ বাবে তেওঁ ঈশ্বৰক ধন্যবাদ দিছে, আৰু সেইবোৰ ভাষা তেওঁৰ শুভবাৰ্তা প্ৰচাৰ কৰাৰ ক্ষেত্ৰতেই শিকিছিল আৰু শুভবাৰ্তা প্ৰচাৰ কৰাতেই ব্যৱহাৰ কৰিছিল। আমি বিশ্বাস কৰোঁ যে শুভবাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰতেই পাচনি পৌলে ইমানবোৰ পৰভাষা জানিছিল আৰু শুভবাৰ্তা প্ৰচাৰৰ খাতিৰতেই তেওঁ সেইবোৰ পৰভাষা শিকিছিল আৰু প্ৰেমৰ পম খেদি খেদি এই পৰভাষাবোৰেৰে ঐশ্বৰিক ভাবুকি প্ৰচাৰ কৰিবৰ শক্তিলৈ হাবিয়াস কৰিবলৈ পৰামৰ্শ দিছিল। আজিলৈ আমি ইমানতেই সামৰিছো। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছো। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001।
যদি লাগে জীবন
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।